সৌ সেইদিনা তুমি আহিম বুলি কৈ নাহিলা যে মই ৰৈ আছিলোঁ তোমাৰ লগত। তুমি মাতিছিলা কাৰণেই মই ঢাপলি মেলিছিলোঁ, জি এছ ৰোডৰ পৰা জোৰ গ'লো। বাস্তৱে যে তোমালৈ অপেক্ষা কৰি আমনি লাগিছিল, মানুহবোৰৰ চকুৰ চাৱনিত লাজো লাগিছিল, সংকোচবোধ হৈছিল। কেইবাবাৰো তোমালৈ ফোন লগাইছিল কিন্তু সিমূৰৰ পৰা সুন্দৰ কণ্ঠত ভাহি আহিছিল, নম্বৰ ইউ হেভ ডায়েল ইজ চুইচ অফ ৰাইট নাও, প্লিজ কল আফটাৰ চাম টাইম। তোমালোকৰ দৰে সুন্দৰী গাভৰুবোৰেইতো আমাৰ ডেকাবোৰৰ কলিজাৰ কেঁচা মঙহবোৰ কুৰুকি কুৰুকি চুপি খাইছে। আহ যে মায়া তোমালোকৰ কাজলখনা দুচকুত, ক'ব নোৱাৰাকৈ এদিন আহি হৃদয়ত টুকুৰিয়াইছিল। দুচকুত সিজিছিলা মৰমৰ কঠীয়া, অহ হৃদয়ত হাৰ্টবিট কৰা ছোৱালীজনী তুমিয়েই। কাষৰে পাণ দোকানখনৰ পৰা দহটকীয়া নোট এখন দি গল্ফিং এটা কিনি জ্বলাই ল'লো। ঘূৰাই দিয়া দুটকাটো পকেটত ভৰাই ধোৱাখিনি উলুৱাই দিলোঁ। পাণ দোকানৰ গাতে লাগি থকা ৰেষ্টুৰেণ্টখনৰ পৰা সুন্দৰ কণ্ঠত ভাহি আহিল কিশোৰ কুমাৰৰ কণ্ঠত এটি ৰোমান্টিক গান।
ও মেৰে দিল পে চেন, ও মেৰে দিল কে চেন, চেন আয়ে মেৰে দিল কো দুৱা কিজিয়ে।
কি যে মায়া কাজলখনা দুচকুত, উজাগৰি নিশাৰ স্বপ্নময় ঠিকনাবিহীন মায়াপুৰীৰ ভাৱনাৰ দলংগত ডুব যাওঁ। মোৰ নোমাল বুকুৰ মাজতে মৰমে উমলো জ্বলি উঠে প্ৰেমৰ হলিতা, বুকুত মেজিৰ জোৰ অথবা বাৰিষাৰ বানপানীৰ দৰে প্ৰেমৰ জোৱাৰ। তোমাৰ বৈ পৰা মেঘালী চুলিতাৰীৰ পৰা ভাহি অহা ৰাতিৰ শীতৰ শেৱালিৰ দৰে শোভাকে মনটো মাতাল কৰি দিয়ে। সঁচাকৈ তোমালোক আচলতে মায়াবিত, হৰিণী চকু, সৰিয়া মা, লিহিৰি আঙুলি, কলখলেখীয়া কঁকাল, মেঘালী চুলি, সকলোতে মায়া। তোমালোকৰ এই মায়াতেই ভুলকৈ চাগে মোৰ দৰে অসংখ্য প্ৰেমিক বন্ধুৱে চিগাৰেটৰ ধোঁৱা উৰুৱাই ফুটফাটৰ প্ৰেমিক হৈ সময় পাৰ কৰিছে।